আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আমাৰ এই ভক্তিবচন অনুষ্ঠান শুনি থকাৰ বাবে আপোনাক আমি ধন্যবাদ জনাইছোঁ। আপোনালোকৰ মাজৰ বহুতো শ্ৰোতাই আমাক চিঠিৰ যোগেদিও উৎসাহ উদ্দীপনা যোগাই আহিছে। চিঠি লিখাৰ কষ্টকণ কৰাৰ বাবে সেই শ্ৰোতাসকললৈ আমি ধন্যবাদ জনাইছোঁ। এই অনুষ্ঠান শুনি আপোনালোক বহুতেই উপকৃত হোৱা বুলি লিখিছে, সেই কথাত আমি নথৈ আনন্দিত হৈছোঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি লিখিছেনে? আপুনি কিজানি ভাবিছে সদায়নো কিয় চিঠি লিখাৰ কথা কৈ থাকে, কিন্তু আমি যে নকৈ থাকিব নোৱাৰোঁ। আপোনালোকৰ পৰা চিঠি পত্ৰ যদি আমি নাপাওঁ, আমিনো কেনেকৈ গম পাম আমাৰ এই অনুষ্ঠান ৰাইজে শুনিছে বুলি? যদি কোনেও নুশুনেই, তেনেহ'লে আমিনো ইমান কষ্ট কৰোঁ কোনখতে? আৰু আপোনালোকে যদি একো মতামত নজনায়, আমিনো কেনেকৈ জানিম এই অনুষ্ঠানটো ভালেই হৈছে নে বেয়াই হৈছে? গতিকে প্ৰিয় শ্ৰোতা, অনুগ্ৰহ কৰি এই ঠিকনাত দুষাৰিমান লিখি পঠিয়াবচোন।
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100১। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100১। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? আমি চমুকৈ এই পুস্তকখন প্ৰকাশিত বাক্য বুলিয়েই কওঁ। যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 3 অধ্যায়ৰ 13 পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। 2 অধ্যায়ৰ পৰাই আমি পাই আহিছোঁ প্ৰভু যীশুৱে 7 বিশেষ মণ্ডলীৰ প্ৰতি দিয়া বাৰ্তা। সেই 7 মণ্ডলী আছিল সেই সময়ৰ অৰ্থাৎ পাচনি যোহনৰ দিনৰ এছিয়া মাইনৰত থকা 7 মণ্ডলী। কিন্তু এই মণ্ডলী 7 ইতিহাসৰ বিভিন্ন সময়ৰ মণ্ডলীৰ অৱস্থাকো বুজায়, অৰ্থাৎ মণ্ডলীৰ ইতিহাসৰ বিভিন্ন যুগকো বুজায়। যোৱা অনুষ্ঠানত আমি পালোঁ ফিলাডেলফিয়াৰ মণ্ডলীৰ প্ৰতি প্ৰভু যীশুৱে দিয়া বাৰ্তা। এই ফিলাডেলফিয়া মণ্ডলীয়ে বৰ্তমান যুগৰ পুনৰ জাগৰিত মণ্ডলীক বুজায়।
ঈশ্বৰৰ বাক্যক গুৰুত্ব দিয়া, ঈশ্বৰৰ বাক্য মানি চলা মণ্ডলীক বুজায়। প্ৰিয় শ্ৰোতা, আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। হে আমাৰ স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমিয়েই এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, পালনকৰ্তা। তুমি সৰ্বশক্তিমান, সৰ্বজ্ঞানী, সৰ্বব্যাপী ঈশ্বৰ। তুমি ন্যায়বান, পবিত্ৰ, কৰুণাময় ঈশ্বৰ। তোমাৰ আগত আমি অতি নগণ্য, আমি দুৰ্বল, অপবিত্ৰ মানুহ। আমাৰ একো নাই যিহেৰে আমি তোমাৰ দৃষ্টিত গ্ৰহণীয় হ'ব পাৰোঁ। কিন্তু তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক তোমাৰ সংগী কৰি ল'বলৈ, আমাক নৰকৰ পৰা বচাবলৈ তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টকে জগতলৈ পঠালা। তেওঁ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি আমাৰ বাবে পৰিত্ৰাণৰ পথ প্ৰস্তুত কৰিলে, যাতে তেওঁক বিশ্বাস আৰু ভৰসা কৰি আমি পৰিত্ৰাণ পাব পাৰোঁ। তাৰ বাবে তোমাক শতসহস্ৰবাৰ ধন্যবাদ জনাওঁ পিতা। এতিয়া আমি তোমাৰ বাক্য আলোচনা কৰিবলৈ ওলাইছোঁ। তুমি আমাক বিশেষভাৱে কথা কোৱা। অনুষ্ঠান শুনি থকা প্ৰতিজন ব্যক্তিৰ আগত তুমি নিজকে প্ৰকাশ কৰা, তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তোলা। কিয়নো এই প্ৰাৰ্থনা আমাৰ জীৱিত ত্ৰাণকৰ্তা মহান প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় শ্ৰোতা, আজি আমি পাম লাইডেকিয়া মণ্ডলীৰ প্ৰতি প্ৰভু যীশুৱে দিয়া বাৰ্তা। মণ্ডলীসমূহৰ প্ৰতি প্ৰভু যীশুৱে দিয়া সাতটা বাৰ্তাৰ এইটো হৈছে শেষ বাৰ্তা। লাইডেকিয়াক ছাৰ উইলিয়াম ৰেমছে নামৰ পণ্ডিত এজনে দ্য চিটি অফ কম্প্ৰমাইজ বা আপোচ কৰা নগৰ বুলি অভিহিত কৰিছে। এই নগৰখন দ্বিতীয় এণ্টিয়কাছে প্ৰতিষ্ঠা কৰিছিল। এই লাইডেকিয়া নগৰখন ইফিছ নগৰৰ পৰা প্ৰায় 40 মাইল পূবে ভূভাগৰ ভিতৰলৈ অৱস্থিত। ই লাইকাছ নামৰ নদীৰ পাৰত অৱস্থিত। ইয়াৰ মাজেৰে এটা বাট ইফিছলৈকে আগবাঢ়ি যায় আৰু পূব দেশৰ পৰা অহা লোকবোৰ এই নগৰৰ মাজেদি ইফিছলৈ যায়। লাইডেকিয়া আছিল অতি সুন্দৰ উপত্যকা অঞ্চলত অৱস্থিত। আজি কিন্তু এই নগৰখনৰ ভগ্ন অৱশেষ বন জংঘলৰ মাজত ঢাক খাই আছে। ইয়াৰ নামটোৰ অৰ্থ হৈছে মানুহৰ ন্যায় বিচাৰ। এণ্টিয়কাছৰ পত্নী লাওডিছৰ নামেৰেই এই ঠাইৰ নাম লাইডেকিয়া ৰখা হৈছিল। এই নামেৰে কেইবাখনো চহৰ আছিল যদিও এইখন চহৰেই সকলোকেইখনৰ ভিতৰত বেছি বিখ্যাত আছিল। লাইডেকিয়াৰ পৰা ফিৰ্গিয়ান পৰ্বতলৈ যোৱা বাটতে এটা মন্দিৰ আছিল, এনাটোলিয়ান মন্দিৰ, মেনকাৰাও নামৰ দেৱতাৰ মন্দিৰ, সেই অঞ্চলৰ আদিম লোকসকলৰ দেৱতা। আৰু এই মন্দিৰ আছিল মানুহবোৰৰ বিভিন্ন কাম কাজৰ কেন্দ্ৰস্থলস্বৰূপ। তাতে এখন ডাঙৰ বজাৰো আছিল আৰু তালৈ বিভিন্ন ঠাইৰ লোক বেহা বেপাৰৰ কাৰণে আহিছিল। লাইডেকিয়া আছিল প্ৰচুৰ ধন সম্পত্তি, বেপাৰ বাণিজ্য আৰু গ্ৰীক সংস্কৃতিৰ কেন্দ্ৰস্থল। ই আছিল বিজ্ঞান আৰু সাহিত্য সংস্কৃতিৰ ঠাই। ইয়াতেই এখন বিখ্যাত চিকিৎসা বিদ্যাৰ স্কুল আছিল। ইয়াতেই চকু আৰু কাণত দিয়া এবিধ বিখ্যাত পাউডাৰ আৱিষ্কাৰ কৰা হৈছিল। এই ঠাই কাৰখানা, উদ্যোগ আদিৰেও ভৰপূৰ আছিল। নগৰখন ভূমিকম্পৰ কাৰণে মানুহে অৱশেষত এৰি গৈছিল। সেই ঠাইত নগৰৰ ভগ্ন অৱশেষ এতিয়াও আছে। অৱশ্যে গোটেই নগৰখনৰ ভগ্ন অৱশেষ এতিয়াও মাটি খান্দি উলিওৱা হোৱা নাই। এই লাইডেকিয়াত থকা মণ্ডলীক প্ৰভু যীশুৱে যথেষ্ট চোকা ভাষাৰে সমালোচনা কৰিছে। আমি বাইবেলৰ পৰাই চাই যাব খুজিছোঁ। আমি পাঠ কৰি দিম প্ৰকাশিত বাক্য তৃতীয় অধ্যায় 14 নম্বৰ পদ। আৰু লাইডেকিয়াত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখা, যিজনা আমেন, যিজনা বিশ্বাসী আৰু সত্য সাক্ষী, যিজনা ঈশ্বৰৰ সৃষ্টিৰ আদি, তেওঁ এই কথা কয়। শাস্ত্ৰৰ কেৱল এই ঠাইতেই আমেন শব্দটোৱে ব্যক্তিক বুজাইছে, আৰু সেই ব্যক্তিজন হৈছে প্ৰভু যীশুখ্ৰীষ্ট। প্ৰভু যীশুখ্ৰীষ্টৰ এটা নাম হৈছে আমেন। যিচয়া 65 অধ্যায় ১৬ নম্বৰ পদটোত আচলতে এনেদৰে ক'ব পৰা যায়, সেই মানুহে আমেন ঈশ্বৰৰ নামেৰেহে নিজকে ধন্য বুলিব। যিচয়া ৭ নম্বৰ অধ্যায়ৰ ৯ নম্বৰ পদৰ বিশ্বাস শব্দটো আচলতে আমেন। আকৌ দ্বিতীয় কৰিন্থিয়া ১ অধ্যায় ২০ পদত আমি পঢ়িবলৈ পাওঁ যে প্ৰভু যীশুৱেই আমেন, শেষ মন্তব্য তেওঁৰেই, তেওঁই আলফা আৰু ওমেগা, তেওঁই পিতৃ ঈশ্বৰৰ সকলোবোৰ প্ৰতিজ্ঞা ফলৱতী কৰিব। এই কথাটো তেওঁ লাইডেকিয়া মণ্ডলীক জনাই দিছে, কাৰণ এই মণ্ডলীয়ে প্ৰভু যীশুৰ ঈশ্বৰত্বক অৱমাননা কৰিব ধৰিছিল, যিজনা বিশ্বাসী আৰু সত্য সাক্ষী। অৰ্থাৎ একমাত্ৰ প্ৰভু যীশুৱেহে সকলো কথা প্ৰকাশ কৰিব আৰু সকলো কথা ব্যক্ত কৰিব। আজিকালি আমি সত্য কথা শুনিবলৈ নোপোৱাই হৈছোঁ। বাতৰি কাকত, সংবাদ সেৱী লোক, ৰেডিঅ', টেলিভিছন, ডাঙৰ ডাঙৰ গণ্যমান্য লোক, কৰো পৰা শতকৰা ১০০ সত্য কথা শুনিবলৈ আমি নোপোৱা হৈছোঁ। কিন্তু এনেকুৱা অসত্যৰ পয়োভৰৰ মাজতো এজনা আছে, বিশ্বাসী আৰু সত্য সাক্ষী, আৰু তেওঁ হৈছে প্ৰভু যীশুখ্ৰীষ্ট, যিজনা ঈশ্বৰৰ সৃষ্টিৰ আদি, অৰ্থাৎ তেওঁই সৃষ্টিকৰ্তা। প্ৰভু যীশুখ্ৰীষ্টই হৈছে সৃষ্টিকৰ্তা। আমি আজি যি যুগত বাস কৰিছো তাত ঈশ্বৰক সৃষ্টিকৰ্তা বুলি মানি ল'বলৈ মানুহে টান পায়। মানুহে বিৱৰ্তনৰ সূত্ৰহে কয়, বহুতে ভাবে বিজ্ঞানে এই কথাই শিকায় বুলি, বান্দৰৰ পৰা মানুহ হ'ল বুলি। এজন প্ৰফেচাৰে কৈছিল, মই তথ্য বিচাৰোঁ, মই বিজ্ঞান বিচাৰোঁ। তেতিয়া বিখ্যাত বাইবেল পণ্ডিত এজনে উত্তৰ দিছিল, ৰ'ব, এই বিশ্বব্ৰহ্মাণ্ডখনৰ বিষয়ে দুটাই ব্যাখ্যা সম্ভৱ হ'ব পাৰে। প্ৰথমটো হ'ল ধাৰণা বা কল্পনা, কাৰণ সেই বিশ্বব্ৰহ্মাণ্ড সৃষ্টি হোৱাৰ সময়ত কোনো মানুহ নাছিল, কোনেও আচলতে কি ঘটিছিল দেখা পোৱা নাই, আৰু কোনেও গ্ৰহণযোগ্য ব্যাখ্যা দিবও পৰা নাই। গতিকে কেৱল ধাৰণা বা কল্পনাহে কৰিব লাগিব। আৰু দ্বিতীয়টো হৈছে ৰিভিলেশ্যন, প্ৰকাশ, অৰ্থাৎ ঈশ্বৰে জনাই দিয়া কথা, ঈশ্বৰৰ বাক্যই আমাক জনাই দিয়া কথা। আপোনাৰ আৰু মোৰ মাজত পাৰ্থক্য এইয়ে যে আপুনি ধাৰণা বা কল্পনা বিশ্বাস কৰে, কিন্তু মই ঈশ্বৰে জনাই দিয়া কথাহে বিশ্বাস কৰোঁ। কিন্তু মই ভাবোঁ যে মই অধিক দৃঢ় ভূমিত খোপনি লৈ আছোঁ আৰু স্বয়ং সৃষ্টিকৰ্তাজনৰ সাক্ষ্য মোৰ লগত আছে। তেওঁ নিশ্চয় সেই বিষয়ে বেছি ভালদৰে জানে, কাৰণ সেই সৃষ্টিকাৰ্যৰ সময়ত তেওঁ নিজে উপস্থিত আছিল, তেওঁই সৃষ্টি কৰিছিল। প্ৰভু যীশুৱেই সৃষ্টিৰ আদি মূল, তেওঁই সৃষ্টিকৰ্তা। এতিয়া ১৫ আৰু ১৬ নম্বৰ পদ দুটা পঢ়ি দিওঁ। মই তোমাৰ কৰ্ম জানো যে তুমি চেঁচা নোহোৱা তপতো নোহোৱা, তুমি হয় চেঁচা নহয় তপত হোৱা ভাল আছিল। এইদৰে তপতো নোহোৱা চেঁচাও নোহোৱা কেৱল কুহুমীয়া হোৱাত মই নিজ মুখৰ পৰা তোমাক বটিয়াই পেলাবলৈ উদ্যত আছো। আন মণ্ডলীকেইটাৰ ক্ষেত্ৰত প্ৰভু যীশুৱে যেতিয়া তোমাৰ কৰ্ম মই জানো বুলি কৈছিল, তেওঁ সেই মণ্ডলীকেইটাৰ প্ৰশংসনীয় কৰ্মৰ কথা বুজাইছিল। সেই মণ্ডলীকেইটাই কৰা সৎকৰ্মৰ বাবে প্ৰভু যীশুৱে প্ৰশংসা কৰিছিল। কিন্তু এই মণ্ডলীৰ প্ৰতি প্ৰভু যীশুৰ প্ৰশংসামূলক একো কথা ইয়াত নাই, কেৱল সমালোচনামূলক কথাহে আমি ইয়াত দেখিবলৈ পাওঁ। ইয়াত কৰ্ম মানে বেয়া কৰ্মহে, সেই মণ্ডলীৰ কৰ্ম বেয়া আছিল। তুমি চেঁচা নোহোৱা তপতো নোহোৱা, তুমি হয় চেঁচা নহয় তপত হোৱা হ'লে ভাল আছিল। আচলতে সেই ঠাইৰ বিশেষ পটভূমিৰ সৈতে ৰজিত খুৱাই এই কথা কোৱা হৈছে। লাইডেকিয়াত পানীৰ অলপ নাটনি আছিল, পাহাৰৰ পৰা নামি অহা পানী তেওঁলোকে জমা কৰিছিল। পাহাৰৰ পানী চেঁচা শীতল, কিন্তু লাইডেকিয়া আহি পাওঁতে পাওঁতে কুহুমীয়া হৈ পৰিছিল। উপত্যকাঞ্চলত লাইকাছ নদী আৰু মেইনডাৰ নদী লগলগা ঠাইতে আছিল এটা গৰম পানীৰ উঁহ। পানী ইমান গৰম যে ভাপ ওলাই থাকে, কিন্তু এই গৰম পানী লাইডেকিয়ালৈ লৈ গ'লে গৰম হৈ নাথাকে, লাহে লাহে চেঁচা হৈ কুহুমীয়া হৈ পৰে। প্ৰভু যীশুৱে লাইডেকিয়া মণ্ডলীক কুহুমীয়া বুলি কওঁতে তেওঁলোকে তাৰ অৰ্থ নিশ্চয় ভালদৰে বুজি পাইছিল। তেওঁলোকে কুহুমীয়া পানীহে ব্যৱহাৰ কৰিবলৈ পাইছিল। পাহাৰৰ পৰা অনা পানী আৰু ভৈয়ামৰ পৰা উঠাই নিয়া পানী, দুয়োবিধ পানী কুহুমীয়া হৈ গৈছিল। কুহুমীয়া পানী খাবলৈ ভাল নালাগে। প্ৰভু যীশুৱে কৈছে, লাইডেকীয়া মণ্ডলী গৰমো নহয় চেঁচাও নহয়, কুহুমীয়া, গতিকে তেওঁ সেই পানী মুখৰ পৰা উলিয়াই পেলাব। চেঁচা মানে আচলতে বিশ্বাসৰ সকলোবোৰ মূল তত্ত্ব অস্বীকাৰ কৰা মণ্ডলী, কেৱল গতানুগতিকভাৱে ৰীতি নীতি পালন কৰি থকা মণ্ডলী। এনেকুৱা মণ্ডলীয়ে আচলতে খ্ৰীষ্টৰ শুভবাৰ্তা বিয়পাই দিয়াতকৈ শুভবাৰ্তাৰ বাধাস্বৰূপহে হয়। আনহাতে তপত মণ্ডলী মানে খ্ৰীষ্টৰ হকে আত্মিকভাৱে উৎসাহী আৰু সক্ৰিয় হৈ থকা মণ্ডলী, ঠিক ইফিচিয়া মণ্ডলীৰ নিচিনা। ইফিচিয়া মণ্ডলীয়ে তেওঁলোকৰ প্ৰথম প্ৰেম এৰিলেও আত্মিকভাৱে তপত হৈয়েই আছিল। খ্ৰীষ্টৰ সৈতে তেওঁলোকৰ এটা মধুৰ আত্মিক সম্বন্ধ আছিল, কিন্তু লাইডেকীয়া মণ্ডলী গৰমো নাছিল চেঁচাও নাছিল, কুহুমীয়াহে আছিল। আজি এনেকুৱা অৱস্থাৰ বহুতো খ্ৰীষ্টীয় মণ্ডলী আছে। বহুতো মণ্ডলীয়ে মধ্যম পন্থা অৱলম্বন কৰি চলি আছে, খ্ৰীষ্টৰ বিৰোধিতাও নকৰে আৰু খ্ৰীষ্টৰ হকে সাহসেৰে মাতো নামাতে, খ্ৰীষ্টীয় বিশ্বাসৰ হকে সাহসেৰে মাত মাতিবলৈ সংকোচ কৰে। অৱশ্যে সম্পূৰ্ণৰূপে বিশ্বাস পৰিত্যাগো কৰা নাই, সকলো ধৰণৰ লোককে সমানে গ্ৰহণ কৰি লয়, কাৰো বিৰোধিতাও নকৰে, কাৰো সপক্ষেও ক'ব নোখোজে। ঠিক এনেকুৱা এটা অৱস্থা, দুই নাৱত দুই ভৰি। কিন্তু এনেকুৱা মণ্ডলীয়ে প্ৰভু যীশুক অসন্তুষ্ট কৰে, তেওঁ তেনেকুৱা মণ্ডলীক মুখৰ পৰা উলিয়াই পেলাব অৰ্থাৎ পৰিত্যাগ কৰিব বুলি জনাই দিছে। আৰু এনেকুৱা কুহুমীয়া অৱস্থাৰ মণ্ডলী আচলতে দুতলীয়া স্বভাৱৰ। পুনৰ জাগৰণৰ সময়ত, সংস্কাৰ আন্দোলনৰ সময়ত বহুতো খ্ৰীষ্টীয় মণ্ডলীয়ে দৃঢ়তাৰে খ্ৰীষ্টীয় বিশ্বাসৰ মূল তত্ত্ববোৰ মানি চলিছিল, সঁচা বুলি স্বীকাৰ কৰিছিল। কিন্তু কালক্ৰমত প্ৰকৃত বিশ্বাসৰ পৰা ফালৰি কাটি যোৱা আমি দেখিছোঁ বহুতো মণ্ডলীয়ে। ভক্তিৰ আকাৰধাৰী কিন্তু তাৰ শক্তি অস্বীকাৰকাৰী। দুখৰ বিষয় যে এনেকুৱা বহুতো মণ্ডলী আজি আছে, কিন্তু আমি ঈশ্বৰক ধন্যবাদ জনাব পাৰোঁ যে গৰম অৱস্থাৰ বহুতো মণ্ডলী আজিও আছে। আজি আমিও নিজকে পৰীক্ষা কৰি চোৱা উচিত, আমি বাৰু খ্ৰীষ্টীয় বিশ্বাসত তপত হৈ আছোনে, নে লাহে লাহে কুহুমীয়া হৈ পৰিব ধৰিছোঁ। আমি নিজকে পৰীক্ষা কৰি চোৱা উচিত। এতিয়া 17 নম্বৰ পদটো পাঠ কৰি দিম। ইয়াত লিখা আছে, কাৰণ তুমি কৈছা মই ধনী, ধন সাঁচিলোঁ, মোৰ একোৰো অভাৱ নাই, কিন্তু তুমিয়েই যে দুৰ্ভগীয়া, দিনহীন, দৰিদ্ৰ, অন্ধ আৰু উলংগ তাক নাজানা। কাৰণ তুমি কৈছা মই ধনী। লাইডেকিয়া চহৰখন অতি চহকী চহৰ আছিল, চাৰ্ডিৰ লগতে এই চহৰখনো সেই সময়ত অতি ধনী আছিল। কাৰণ তুমি কৈছা মই ধনী, ধন সাঁচিলোঁ, মোৰ একোৰো অভাৱ নাই। সকলো সমস্যাৰ সমাধান টকা পইচাৰেই কৰিব পাৰিব বুলি তেওঁলোকে হয়তো ভাবি আহিছিল। আজিও বহুতো লোকে তেনেকৈ ভাবে, বহুত ধন সম্পত্তি থাকিলেই নিজকে নিৰাপদ বুলি ভাবি থাকে, কিন্তু কথাটো তেনেকুৱা নহয়। লাইডেকীয়া মণ্ডলীয়েও তেনেকৈ ভাবিছিল, কিন্তু প্ৰভু যীশুৱে কি কৈছে? তুমি কৈছা মই ধনী, ধন সাঁচিলোঁ, মোৰ একোৰো অভাৱ নাই, কিন্তু তুমিয়েই যে দুৰ্ভগীয়া, দিনহীন, দৰিদ্ৰ, অন্ধ আৰু উলংগ তাক নাজানা। এৰা, টকা পইচা থাকিও তেওঁলোক দৰিদ্ৰ, কাৰণ আত্মিক জীৱনত তেওঁলোক অতি দৰিদ্ৰ আছিল। প্ৰভু যীশুৱে আজি এই কথা কৈ আছে আমাক, প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীক, তুমি মোক প্ৰভু বোলা, কিন্তু মোৰ বাধ্য নোহোৱা, মোক পোহৰ বোলা কিন্তু মোক নেদেখা, মোক পথ বোলা কিন্তু মোত নচলা, মোক জীৱন বোলা কিন্তু মোক গ্ৰহণ নকৰা, মোক জ্ঞানী বোলা কিন্তু মোক অনুকৰণ নকৰা, মোক মনোৰম বুলি কোৱা কিন্তু মোক প্ৰেম নকৰা, মোক ধনী বুলি কোৱা কিন্তু মোক নোখোজা, মোক অনুগ্ৰহশীল বুলি কোৱা কিন্তু মোক ভৰসা নকৰা, মোক ন্যায়বান বুলি কোৱা কিন্তু মোক ভয় নকৰা। গতিকে যদি মই তোমাক শাস্তি দিওঁ মোক কিন্তু দুখ নিদিবা। প্ৰিয় শ্ৰোতা, আমি বাৰু কি অৱস্থাত আছো? আমাকো প্ৰভু যীশুৱে আজি কৈ আছে একেই কথা, আমি নিজকে পৰীক্ষা কৰি চোৱা উচিত। এতিয়া 18 নম্বৰ পদটো পঢ়িম। ইয়াত এনেদৰে লিখা আছে, এতেকে তুমি ধনী হবলৈ জুইত খপা সোণ আৰু তোমাৰ উলংগতাৰ লাজ প্ৰকাশিত নহবলৈ বস্ত্ৰান্বিত হবলৈ বগা বস্ত্ৰ আৰু দৃষ্টি পাবৰ কাৰণে চকুত লিপিবলৈ চকুৰ মলম, এই সকলোকে মোৰ পৰা কিনা, মই তোমাক এই বুদ্ধি দিছো। এতেকে তুমি ধনী হবলৈ জুইত খপা সোণ মোৰ পৰা কিনা, অৰ্থাৎ প্ৰভু যীশুৰ বহুমূলীয়া তেজ। তোমাৰ উলংগতাৰ লাজ প্ৰকাশিত নহবলৈ বস্ত্ৰান্বিত হবলৈ বগা বস্ত্ৰ মোৰ পৰা কিনা, সেই বগা বস্ত্ৰ মানে প্ৰভু যীশুৰ ধাৰ্মিকতা। আৰু দৃষ্টি পাবৰ কাৰণে চকুত লিপিবলৈ চকুৰ মলম মোৰ পৰা কিনা, অৰ্থাৎ পবিত্ৰ আত্মা। পবিত্ৰ আত্মাইহে আমাৰ আত্মিক চকু মুকলি কৰিব পাৰে। 19 নম্বৰ পদটো পঢ়িছো, যি যি মানুহক মই প্ৰীতি কৰোঁ সেই সকলোকে অনুযোগ কৰোঁ আৰু শাস্তি দিওঁ, এইকাৰণে তুমি উদ্যোগী হৈ মন পালতোৱা। উদ্যোগী হোৱা অৰ্থাৎ তপত হোৱা, মন পালটন কৰি প্ৰভু যীশুৰ প্ৰতি বাধ্য হৈ আত্মিক জীৱনত তপত হবলৈ কোৱা হৈছে। মই যি মানুহক প্ৰীতি কৰোঁ সেই সকলোকে অনুযোগ কৰোঁ আৰু শাস্তি দিওঁ। এৰা, প্ৰভু যীশুৱে আমাক অপথে যোৱা দেখিলে শাস্তিও দিব, কাৰণ তেওঁ আমাক প্ৰেম কৰে। 20 নম্বৰ পদটো পঢ়ি দিছো, চোৱা, মই দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকোঁ, কোনোৱে যদি মোৰ মাত শুনি দুৱাৰ মেলে তেন্তে মই তেওঁৰ তাত সোমাই তেওঁৰে সৈতে ভোজন কৰিম আৰু তেওঁ মোৰে সৈতে ভোজন কৰিব। প্ৰভু যীশুৱে প্ৰতিজন লোকৰ হৃদয়ৰ দুৱাৰত টুকুৰিয়াই থাকে। তেওঁৰ সেই মাত শুনি হৃদয়ৰ দুৱাৰ মুকলি কৰি দিলে তেওঁ অন্তৰত প্ৰৱেশ কৰে আৰু পাপৰ ক্ষমা দান কৰি পৰিত্ৰাণ দিয়ে। আপোনাৰ হৃদয়ৰ দুৱাৰ খুলি দি আপুনি বাৰু প্ৰভু যীশুক আপোনাৰ হৃদয়লৈ আহ্বান কৰিছেনে? 21 নম্বৰ পদটো পঢ়ি দিম, মই নিজে যেনেকৈ জয় কৰি মোৰ পিতৃৰ লগত তেওঁৰ সিংহাসনত বহিলোঁ, তেনেকৈ যিজনে জয় কৰে তেওঁক মোৰে সৈতে মোৰ সিংহাসনত মই বহিবলৈ দিম। মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে তেওঁ তাক শুনক। প্ৰভু যীশুৱে পিতৃ ঈশ্বৰৰ সিংহাসনত পিতৃৰ সৈতে বহি শাসন কৰাৰ সুন্দৰ ছবি ইয়াত দিয়া হৈছে। কিন্তু অতি গুৰুত্বপূৰ্ণ কথা এয়ে যে তেওঁৰ প্ৰকৃত বিশ্বাসীসকলকো সেই সিংহাসনত তেওঁৰে সৈতে একেলগে বহুৱাব বুলি কৈছে। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে ইয়াতকৈ আৰু ডাঙৰ আশা আৰু আনন্দৰ কথা কি থাকিব পাৰে? আপুনি বাৰু প্ৰভু যীশুৰ সৈতে স্বৰ্গৰ সেই সিংহাসনত বহিবলৈ পাবনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
শুনিব সকলো মচি দিব ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
তোমার জীবন